বাতৰি সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰসংঘৰ লেখীয়া বহুপাক্ষিক মঞ্চত ভাৰতৰ স্থিতিলৈ অবিৰত সমৰ্থন আগবঢ়োৱাৰ বাবে পাৰাগুৱে শলাগ লৈছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ NCERTয়ে অসাধু উপায়েৰে পাঠ্যপুথিৰ প্ৰস্তুত, বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদে অহা 15 জুনত হ'বলগীয়া চলিত বৰ্ষৰ NEET PG সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ ফাইনেল খেলখন আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্ব মহাকাশ বিমান ক্ষেত্ৰত ভাৰতে নেতৃত্ব বহন কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কালি সন্ধিয়া আন্তঃৰাষ্ট্ৰীয় আকাশ পৰিবহণ সংস্থাৰ 81 সংখ্যক বাৰ্ষিক সাধাৰণ সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে। উড়ান আঁচনিৰ সফলতাই ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডত সোণালী অধ্যায়ৰ সূচনা কৰিছে বুলি তেওঁ মন্তব্য কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে কয় যে সমাগত 5 বছৰত দেশত আৰু 50টা বিমানবন্দৰৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে 2014 চনত দেশত মাত্ৰ 76টা বিমানবন্দৰ আছিল। বৰ্তমান 33টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি এই পৰ্যন্ত 162লৈ বিমানবন্দৰৰ সংখ্যা বৃদ্ধি হৈছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ আজি সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰসংঘৰ লেখীয়া বহুপাক্ষিক মঞ্চত গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহত ভাৰতৰ স্থিতিলৈ অবিৰত সমৰ্থন আগবঢ়োৱাৰ বাবে পাৰাগুৱে শলাগ লৈছে। ৰাষ্ট্ৰপতি ভৱনত পাৰাগুৱে ৰাষ্ট্ৰপতি ছেণ্টিয়াগো পেনা পালাচিয়ছক আদৰণি জনাই শ্ৰীমতী মুৰ্মুৱে ভাৰত আৰু পাৰাগুৱেৰ সম্পৰ্কক আন্তৰিক আৰু বন্ধুত্বপূৰ্ণ হিচাপে আখ্যা দিয়ে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ ঘটনাৰ পাছত সন্ত্ৰাসবাদক তীব্ৰ নিন্দা কৰাৰ লগতে ভাৰতলৈ সংহতিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে তেওঁ পাৰাগুৱে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উভয় দেশে গণতন্ত্ৰ, মানৱাধিকাৰ, আইনৰ নীতি, মত প্ৰকাশৰ স্বাধীনতা, শান্তি, সাৰ্বভৌমত্বৰ প্ৰতি সন্মান তথা ভৌগোলিক অখণ্ডতাৰ লেখীয়া একেধৰণৰ নীতিত বিশ্বাস কৰি চলে। অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে অনুষ্ঠিত বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ সম্পৰ্ক অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অপৰিসীম অৱকাশ আছে বুলি মত প্ৰকাশ কৰে। পাৰাগুৱে ৰাষ্ট্ৰপতিগৰাকীৰ সাম্প্ৰতিক ভ্ৰমণে উভয় দেশৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বন্ধুত্ব গভীৰ কৰিবলৈ নতুন বাট মুকলি কৰিব বুলিও দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে আস্থা প্ৰকাশ কৰে। গোলকীয় দক্ষিণৰ অংশ হিচাপে ভাৰত আৰু পাৰাগুৱেৰ বিকাশৰ ক্ষেত্ৰত একেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলিও ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। তেওঁ কয় যে শিক্ষা, নিয়োগ আৰু সামৰ্থ্য বৃদ্ধিত বিনিয়োগ আৰু অৰ্থনৈতিক সবলীকৰণৰ জৰিয়তে উভয় দেশে একে পদ্ধতিৰে এই প্ৰত্যাহ্বানসমূহৰ সমাধান কৰি আহিছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ NCERTয়ে অসাধু উপায়েৰে স্বত্ববিহীনভাৱে পাঠ্যপুথি প্ৰস্তুত, বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি পৰিষদে এই পৰ্যন্ত 20 কোটি টকাৰো অধিক মূল্যৰ কিতাপ, ছপাৰ কামত ব্যৱহৃত কাগজ আৰু যন্ত্ৰপাতি জব্দ কৰিছে। পৰিষদে লগতে এই ধৰণৰ সামগ্ৰী মজুত ৰখা গুদামৰ মালিক আৰু খুচুৰা বিক্ৰেতাৰ বিৰুদ্ধে 29টা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। বিগত 14 মাহ জুৰি এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি এই ধৰণৰ পাঠ্যপুথিৰ প্ৰকাশ আৰু প্ৰচাৰ ৰোধ কৰিবলৈ পৰিষদে নিজৰ পাঠ্যপুথিৰ মান আৰু সুৰক্ষা বৃদ্ধিৰ বাবে বিভিন্ন উদ্যম গ্ৰহণ কৰিছে। পৰিষদে নিজে প্ৰকাশ কৰা পাঠ্যপুথিসমূহ বজাৰত অধিক সুলভ কৰাৰ বিষয়েও চিন্তা চৰ্চা কৰিছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে ভাৰতীয় ৰাজহ সেৱা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াসহ 2 লোকক দুৰ্নীতিৰ অভিযোগত আটক কৰিছে। আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে বিভিন্ন ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ সা সম্পত্তিৰ লগতে বহু নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি অভিযানকালত সংস্থাটোৱে 3.5 কিলোগ্ৰাম সোণ, 2 কিলোগ্ৰাম ৰূপ আৰু 1 কোটি নগদ ধন জব্দ কৰে। বিবৃতিটোত লগতে কোৱা হৈছে যে সংস্থাটোৱে 25টা বেংক একাউণ্ট আৰু দিল্লী, মুম্বাই তথা পঞ্জাবৰ বিভিন্ন ঠাইত থকা ভালেমান অস্থাৱৰ সম্পত্তি তথ্য লাভ কৰিছে। অভিযুক্ত ৰাজহ বিষয়াগৰাকীয়ে নতুন দিল্লীৰ কৰ সেৱা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদে অহা 15 জুনত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে হ'বলগীয়া চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা নীট PG সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ অনুসৰি পৰিষদে এই পৰীক্ষা একেটা শ্বিফ্টতে অনুষ্ঠিত কৰিব বুলি জানিব দিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ বাবে অধিক কেন্দ্ৰ আৰু আন্তঃগাঁথনিৰ খাতিৰত এই সিদ্ধান্ত লোৱা হৈছে। পৰীক্ষাৰ নতুন তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। ভাৰতৰ পৰা ভিয়েটনামলৈ পঠিওৱা ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তিৰ ভগ্নাৱশেষ প্ৰায় 1,78,00,000 ভক্তই দৰ্শন কৰিছে। সংস্কৃতি মন্ত্ৰালয়ে কৈছে যে ভক্তসকলৰ এই পবিত্ৰ ভ্ৰমণে দেশখনৰ দক্ষিণৰ পৰা উত্তৰলৈ বিভিন্ন দৰ্শনীয় স্থান সামৰি লৈছে। বুদ্ধ অনুগামী আৰু আধ্যাত্মিক সাধকসকলে বুদ্ধৰ প্ৰতি জনোৱা এই শ্ৰদ্ধাৰ জৰিয়তে সাংস্কৃতিক অক্ষৰ পৰিচয় দিছে। সংস্কৃতি মন্ত্ৰালয়ে কৈছে যে এই শ্ৰদ্ধাৰ দৃষ্টিভংগীয়ে উভয় দেশৰ ৰাষ্ট্ৰীয় একতা আৰু শান্তিৰ বাৰ্তাও বহন কৰিছে। অসম আৰু মেঘালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে দুয়োখন ৰাজ্যই পাৰস্পৰিক সমিলমিলেৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। কালি গুৱাহাটীত অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত অনুষ্ঠিত আলোচনাত এই বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জনোৱা অনুসৰি বৈঠকত আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু অসম মেঘালয়ৰ সীমান্তত প্ৰস্তাৱিত কুলচি বহুমুখী জলসিঞ্চন প্ৰকল্প সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইতিমধ্যে সমাধান কৰা 6টা সীমা বিবাদৰ সমস্যাবোৰ সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা আৰু সীমা চিহ্নিত হোৱাৰ পাছত অতি সোনকালে নিষ্পত্তি কৰাৰ উপৰি বাকী 6টা বিবাদিত স্থান পাৰস্পৰিক সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজেৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰা হ'ব বুলি প্ৰকাশ কৰে। দুয়োখন ৰাজ্যই গুৱাহাটী নগৰীয়া বান সমস্যাৰ সমাধানৰ বাবে বান প্ৰৱণ এলেকাৰ সঠিক উপগ্ৰহ মেপিং কৰিবলৈ নেচাকক দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি আজি অৰুণাচল প্ৰদেশ, পূব ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, কেৰালা, মাহে, গোৱা, পঞ্জাব, উত্তৰাখণ্ড আদি অঞ্চলতো মুষলধাৰ বৰষুণ হ'ব পাৰে। ইপিনে জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফৰাবাদ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ ঠাই বিশেষে আজি ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ আশংকা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে পৰৱৰ্তী 48 ঘণ্টা পৰ্যন্ত ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, য়ানাম, তামিলনাডু, পুডুচেৰী আৰু কাৰাইকালৰ অঞ্চল বিশেষে তাপমাত্ৰা বেছি হ'ব পাৰে বুলি বিভাগে জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ ফাইনেল খেলখন আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7:30 বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ'ব। ৰজত পাটিদাৰ নেতৃত্বাধীন বেংগালুৰু দলটোৱে চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰ খেলত পাঞ্জাব কিংছক 8 উইকেটত আৰু শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন পাঞ্জাব কিংছে আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰ খেলত মুম্বাই ইণ্ডিয়ানছক 5 উইকেটত পৰাস্ত কৰি ফাইনেলৰ স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে এই পৰ্যন্ত আজি খেলিবলগীয়া দল দুটাৰ কোনো এটাইও IPLৰ খিতাপ দখল কৰিব পৰা নাই। সাম্প্ৰতিক বিশ্ব চেম্পিয়ন ভাৰতৰ ডি গুকেশে যোৱা নিশা ষ্টেভেঞ্জাৰ চিটিত চলি থকা নৰৱে দবা প্ৰতিযোগিতাত সতীৰ্থ খেলুৱৈ গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইচিক 7ম ৰাউণ্ডত পৰাস্ত কৰে। প্ৰতিযোগিতাত ইয়াৰ পূৰ্বে হোৱা মুখামুখিত অৰ্জুনে গুকেশৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল। ইয়াৰ আগৰ খেলখনত গুকেশে বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ মেগনাছ কাৰ্লছনক পৰাস্ত কৰিছিল। ক্ৰমাগতভাৱে দুখন খেলত অৰ্জন কৰা বিজয়ৰ সুবাদত গুকেশে কাৰ্লছনক অতিক্ৰম কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে। অনুৰাগী আৰু বিশ্লেষকসকলে গুকেশৰ এই প্ৰদৰ্শনক দৃঢ়তা আৰু মনোযোগৰ উজ্জ্বল নিদৰ্শন হিচাপে অভিহিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদে অহা 15 জুনত হ'বলগীয়া চলিত বৰ্ষৰ নীট PG সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ ফাইনেল খেলখন আজি অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।